নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। ৰাজ্যপাল গোলাপচন্দ কাটাৰীয়াই আজি নামনি অসমৰ বিভিন্ন ঠাইত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে চলিত প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। ধুবুৰী জিলাৰ চাপৰ ৰঙামাটিস্থিত শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহটো উদ্বোধন কৰে। মহাবিদ্যালয়খনৰ সৈতে সংলগ্ন কৃষি বিজ্ঞান কেন্দ্ৰটো পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কৃষি বিজ্ঞানীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ৰাজ্যপাল শ্ৰীকাটাৰীয়াই কৃষি কৰ্মৰে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যপালগৰাকীয়ে আজি চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত আয়ুক্তৰ কাৰ্যালয়টো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ণৰ তথা কামৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ শীৰ্ষ নিৰাপত্তা বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থকা সভাখনত জিলাখনৰ লগতে ভূটান সীমান্তৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়টো আলোচনা কৰা হয়। ইয়াৰ লগতে শ্ৰীকাটাৰীয়াই জিলাখনৰ বেংটল মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ ৰাজ্যিক অধিৱেশনতো মুখ্য অতিথিৰূপে উপস্থিত থাকে। ভাষণ প্ৰসংগত ৰাজ্যপাল শ্ৰীকাটাৰীয়াই কয় যে নতুন শিক্ষানীতিৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত বিশেষ সহায় লাভ কৰিব। ৰাজ্যপালগৰাকীয়ে লগতে সীমান্ত সুৰক্ষাৰ বাবে সীমান্ত চেতনা মঞ্চৰ কাৰ্যকৰ্তাসকলে লৈ অহা উদ্যোগক বিশেষভাৱে প্ৰশংসা কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সন্মানিত অতিথি হিচাপে উপস্থিত থাকে। ভাষণ প্ৰসংগত শ্ৰীবৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত উত্তৰ পূবৰ সৰ্বাংগীন উন্নতি সাধনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰে। লখিমপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কালি এদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ আৱৰ্ত ভৱনত জৰুৰীকালীন সময়ত শিশু মিত্ৰস্থান শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখন উদ্বোধন কৰি জিলা আয়ুক্ত গায়ত্ৰী দেৱীদাস হেলাংগীয়ে দুৰ্যোগৰ সময়ত যাতে শিশুসকলক জটিল পৰিস্থিতিৰ পৰা আঁতৰত ৰাখি মানসিকভাৱে সবল কৰি ৰাখিব পৰা যায় তাৰ বাবে এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথিৰ সৈতে সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ জিলাভিত্তিক দেশভক্তি দিৱসৰ আয়োজন কৰা হৈছে। লখিমপুৰ আৱৰ্ত ভৱনত দিনৰ 11 বজাত অনুষ্ঠিত হ'বলগীয়া এই দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণৰ লগতে অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট জিলা আৰক্ষীয়ে আজি চলিত বছৰৰ দ্বিতীয়খন অপৰাধ সম্বন্ধীয় সন্মিলন অনুষ্ঠিত কৰে। সন্মিলনত ই সাক্ষ্য দোষী সাব্যস্তৰ হাৰ অভিযুক্তৰ চিকিৎসা প্ৰতিবেদন নিচাযুক্ত সামগ্ৰী জব্দৰ লগতে অপৰাধী কৰায়ত্তকৰণৰ দৰে অপৰাধ সম্পৰ্কীয় বিভিন্ন বিষয় আৰু ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই সম্মিলনত জিলা ন্যায়াধীশ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়ববীয়াকে ধৰি যোৰহাট আৰক্ষীৰ বিষয়াসকল উপস্থিত থাকে। সম্মিলনত গুণগত মানৰ তদন্ত সম্পাদন কৰা আৰক্ষী বিষয়াসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কাৰ্গিল বিজয় দিৱসৰ 25 বৰ্ষপূৰ্তি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰিব। অনুষ্ঠানটি অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। মহিলাৰ টি20 এছিয়া কাপৰ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীলংকাৰ ডাম্বুৰত অনুষ্ঠিত তৃতীয়খন ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক 3 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কালিৰ খেলখনত 141 ৰণৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে 3টা উইকেট আৰু 1 বল বাকী থকা অৱস্থাত জয়লাভ কৰিবলৈ সমৰ্থ হয়। প্ৰথমে বেট ধৰি পাকিস্তানে নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 140 ৰাণ সংগ্ৰহ কৰে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত বাংলাদেশত 10 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। চূড়ান্ত বলতে 81 ৰাণৰ লক্ষ্যত উপনীত হৈ ভাৰতে খেলখনত জয়লাভ কৰে। ইফালে ভাৰত আৰু শ্ৰীলংকাৰ পুৰুষৰ দলকেইটাৰ মাজত হ'বলগীয়া 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি শ্ৰীলংকাৰ পল্লেকলেক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।